গীতমালা 61 অধ্যায়। প্রধান বাদ্যকৰ নিমিত্তে তাৰ যুক্ত যন্ত্ৰে গাবলগীয়া দাউদৰ ৰচিত গীত। হে ঈশ্বৰ, মোৰ কন্দন শুনা, মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া। মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিৱীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম। তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা, য'ত মোৰ নিৰাপত্তা আছে, কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোতা দৃহ দুৰ্গ। মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম, তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্ৰয় পাম, চেলা। কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সংকল্পবোৰ শুনিলা, তোমাৰ নাম শ্ৰদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা। তুমি ৰজাৰ আয়ুস দীৰ্ঘায়ু কৰিবা, তেওঁ বয়স বহু পুৰুষলৈকে থাকিব, তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব, তেওঁ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা, তাতে মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম, প্ৰতিদিনে নিজৰ সংকল্প সিদ্ধ কৰিম।